فَمَا كَانَ دَعْوَاهُمْ إِذْ جَاءَهُمْ بَأْسُنَا إِلَّا أَنْ قَالُوا إِنَّا كُنَّا ظَالِمِينَ
এতেকে যেতিয়া আমাৰ শাস্তি সিহঁতৰ ওপৰত আপত্তিত হৈছিল তেতিয়া সিহঁতৰ কথা কেৱল এইটোৱে আছিল যে সিহঁতে কৈছিল নিশ্চয় আমি জালিম আছিলোঁ।